এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ কালি সামৰণি পৰে। এই অধিৱেশনত ন পুৰণি মুঠ 33খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা শিক্ষা বিভাগৰ 6খন বিধেয়ককে ধৰি মুঠ 11খন বিধেয়ক গৃহীত হয়। ইয়াৰ ভিতৰত শিক্ষক শিক্ষয়িত্ৰী সেৱা প্ৰাদেশিকীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ গঠন সংশোধনী বিধেয়ক 2025, অসম বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2025 আৰু শিক্ষকৰ নিয়োগ আৰু বদলীকৰণ বিধেয়কো আছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰী পদ প্ৰাদেশিকীকৰণৰ সমস্যা সমাধানৰ বাবে 2017 চনৰ প্ৰাদেশিকীকৰণ আইনৰ চৰ্তসমূহ শিথিল কৰা হৈছে। 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে ৰাজ্যত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ হ'ব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ জনজাতীয় খণ্ড আৰু বেষ্টনীৰ অধীনৰ ভূমি সমস্যা সমাধানৰ বাবে 11খন জিলাত ভূমি ন্যায়াধীকৰণ স্থাপনৰ বাবেও কালি সিদ্ধান্ত লোৱা হয়। চৰকাৰে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ আশ্বাস দিছে। ৰাজ্যৰ শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালাই কালি বিধানসভাত কয় যে 2026 জানুৱাৰীৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি পাব। ইয়াৰ বাবে ইতিমধ্যে উপদেষ্টা সমিতি গঠন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী গোৱালাৰ এই ঘোষণাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটছাৰ সভাপতি জগদীশ বৰাইকে কয় যে ন্যূনতম মজুৰি আইনৰ অধীনত উচিত মজুৰি সুনিশ্চিত কৰা উচিত। 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন কালি শীতকালীন অধিৱেশনৰ অন্তিম দিনা বিধানসভাত দাখিল কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধানসভাত এই প্ৰতিবেদন দাখিল কৰে। ইয়াৰ লগে লগে এই জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ পথ প্ৰশস্ত হৈছে। বৰ্তমান জনজাতিসকলে লাভ কৰি থকা সা সুবিধাত ব্যাঘাত নোহোৱাকৈ নতুনকৈ জনজাতিৰ মৰ্যাদা লাভ কৰাসকলে নিজৰ প্ৰাপ্য সা সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত এইদৰে কয়।
একো বেলেগ ভাবিবলগীয়া নাই। তাৰমানে এছ টি হিলছ আছে, এছ টি প্লেইনছ আছে, গতিকে এছ টি প্লেইনছ আৰু এছ টি ভিৰ মানে এছ টি প্লেইনছ আৰু এছ টি হিলছৰ মাজত ক'তো তেখেতসকলৰ কোনো অসুবিধা নাই। তেওঁলোকে এটা জেগাত এছ টি হিলছে তেওঁলোকৰ মানে এটা ক্ষেত্ৰখন তাত আছে, এছ টি প্লেইনছৰ ক্ষেত্ৰখন বেলেগ, এছ টি ভিৰো ক্ষেত্ৰখন বেলেগ। গতিকে নতুনকৈ হোৱা যিখিনি জনজাতি, এইটো অৱশ্যে পাৰ্লিয়ামেণ্টে আইন পাছ কৰিব লাগিব, হোৱাৰ পিছত এছ টি ষ্টেটাছ পোৱাৰ পিছত এইসকলে এছ টি প্লেইনছ আৰু এছ টি হিলছক কোনো ধৰণে তেওঁলোকৰ যিখিনি এক্তিয়াৰ আছে সেই এক্তিয়াৰখিনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চাহ বাগিচাত কালি এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। চলিত মাহৰ পৰা 2026 চনৰ জানুৱাৰীলৈ জিলাখনৰ বিভিন্ন গ্ৰাম্যাঞ্চলত 100-দিনীয়া কাৰ্যসূচীৰে স্বেচ্ছাসেৱী সংস্থাটোৰ জাষ্ট ৰাইট ফৰ চিলড্ৰেন প্ৰকল্পৰ অধীনত বাল্য বিবাহ মুক্ত ভাৰত শীৰ্ষক সজাগতামূলক প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। ডিব্ৰুগড়ৰ বৰবৰুৱা, লেপেটকটা, মনোহাৰী, বকপাৰা, তামোলবাৰী আদি চাহ বাগিচাৰ লগতে আন বিভিন্ন চাহ বাগিচা আৰু গাঁওসমূহত এই সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট এয়াৰ নিউজ আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে কাইলৈৰ পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সাল সলনি কৰা হৈছে। সেই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি 1 ডিচেম্বৰৰ পৰা 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ 12:05 প্ৰচাৰ কৰা বাতৰি সময় 10 মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে 3 বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে 5 মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।